एया आकाशवाणी बातरी सत्ये मई ডলি দেৱী এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে বহুমুখী সংযোগ সাধনৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই আজি 4 বছৰ সম্পূৰ্ণ কৰিছে নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে আয়োগে 7খন ৰাজ্যৰ 8খন বিধানসভা আসনৰ উপ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে ৰেলৱে সুৰক্ষা বাহিনী RPFত এতিয়াৰে পৰা প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অস্ত্ৰহীন 2025ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব আৰু চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত কালি ৱেষ্ট ইণ্ডিজে 2টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 173 ৰাণৰ পৰা আজি নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিছে বহুমুখী সংযোগ সাধনৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই আজি 4 বছৰ সম্পূৰ্ণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2021ৰ 13 অক্টোবৰত বিভিন্ন অৰ্থনৈতিক মণ্ডলত বহুমুখী আন্তঃগাঁথনিমূলক সংযোগ গঢ়ি তোলাৰ বাবে এই পৰিকল্পনা মুকলি কৰিছিল এই পদক্ষেপৰ অধীনত পৰিবহণৰ বিভিন্ন মাধ্যমৰ জৰিয়তে দেশৰ সকলো প্ৰান্তৰ জনসাধাৰণক সুচল আৰু কাৰ্যকৰী সংযোগ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ ফলত প্ৰান্তীয় অঞ্চলত বাস কৰা লোকসকলৰ পৰিবহণৰ সময় হ্ৰাস পোৱাৰ লগতে সেই অঞ্চলসমূহৰ জনসাধাৰণৰ সৈতে যোগাযোগ সুচল হৈ উঠিছে প্ৰধানমন্ত্ৰীৰ গতিশক্তি অভিযানে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগক সমন্বিত কৰি আন্তঃগাঁথনি উন্নয়ন ব্যৱস্থা সংহত কৰি তুলিছে ইয়াৰ ফলত প্ৰকল্পসমূহ ৰূপায়ণত সুবিধা হৈছে প্ৰধানমন্ত্ৰী গতিশক্তিয়ে 57টা মন্ত্ৰালয়ৰ উপৰি 37খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত 1খন ডিজিটেল মঞ্চত উপনীত কৰাইছে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে প্ৰধানমন্ত্ৰীৰ গতিশক্তি পৰিকল্পনাই চৰকাৰৰ সৰ্বাত্মক দৃষ্টিভংগীৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনাত ৰূপায়ণ সাধন কৰিছে সামাজিক মাধ্যমত শ্ৰীগোৱেলে এই বিষয়ে উল্লেখ কৰি কয় যে 4 বছৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰা এই পদক্ষেপ দেশৰ আন্তঃগাঁথনি খণ্ডৰ পথ পৰিৱৰ্তনকাৰী হিচাপে পৰিগণিত হৈছে দেশৰ সকলো অংশলৈ বয় বস্তুৰ সৰবৰাহ আৰু যাতায়াত সুচল হোৱাৰ পৰিপ্ৰেক্ষিতত ই বিকশিত ভাৰতৰ যাত্ৰাত অৰিহণা যোগাইছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে নিৰ্বাচন আয়োগে বিহাৰৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে ইয়াৰ লগে লগে ৰাজ্যখনৰ 20খন জিলাৰ 122টা বিধানসভা সমষ্টিত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ত অহা 20 অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে 21 অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 23 অক্টোবৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে এই পৰ্যায়ৰ বাবে 11 নৱেম্বৰ ভোটগ্ৰহণ কৰা হ'ব দিনৰ 11 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব নিৰ্বাচন আয়োগে মনোনয়ন দাখিল প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্ধাৰিত কেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে 243জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ 2টা পৰ্যায়ৰ ভোটগণনা 14 নৱেম্বৰত অনুষ্ঠিত হ'ব এই নিৰ্বাচনত 7,42,00,000 ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব দ্বিতীয় পৰ্যায়ত পশ্চিম চম্পাৰণ পূব চম্পাৰণ সীতামৰহী মধুবনী পূৰ্ণিয়া শেওহৰ সুপাউল আৰাৰিয়া কিষাণগঞ্জ আৰু কাটিহাৰকে ধৰি 20খন জিলাত ভোটগ্ৰহণ কৰা হ'ব বিজেপিৰ বিহাৰৰ সভাপতি ডঃ দিলীপ জয়সৱালে কয় যে প্ৰাৰ্থী তালিকাত চূড়ান্ত অনুমোদন জনোৱা হৈছে আৰু আজি সন্ধিয়াৰ ভাগলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব পাটনাত সাংবাদিকৰ আগত ডঃ জয়সৱালে কয় যে সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত মিত্ৰজোঁটৰ মাজত আসনৰ বুজাবুজি সম্পন্ন হৈছে জে ডি ইউকে ধৰি এন ডি এৰ অন্যান্য মিত্ৰদলসমূহেও আজি দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে জন স্বৰাজ দলে আজি দ্বিতীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা দলটোৱে ইতিমধ্যে 51জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে ইপিনে কংগ্ৰেছৰ ৰাজ্য সভাপতি ৰাজেশ ৰামে কয় যে মিত্ৰজোঁটৰ সৈতে আসন সম্পৰ্কীয় বুজাবুজি ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অচিৰেই আনুষ্ঠানিক ঘোষণা কৰা হ'ব ৰেলৱে সুৰক্ষা বাহিনী RPFত এতিয়াৰে পৰা প্ৰতি বছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে ৰেলৱে সুৰক্ষা বাহিনীত আধুনিক প্ৰযুক্তিৰে উন্নত কৰাৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে সদৰি কৰে গুজৰাটত আজি RPFৰ 41সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰেই RPFৰ জোৱানসকলক উন্নত প্ৰযুক্তিৰ VHF ছেট প্ৰদানৰ লগতে উন্নত ডিজিটেল প্ৰযুক্তি আৰু ড্ৰোন চালনাৰ প্ৰশিক্ষণ দিয়া হ'ব
जितने आपको चाहिए उतने VHF लीजिए इसमें बहुत आपको बेनिफिट मिलेगा जो NCRB के साथ मिलकर आप काम कर रहे हैं कि इसके इम्प्लीमेंटेशन के लिए जो डेटाबेस एप्लीकेशन है उसके लिए 14 करोड़ रुपीज की जरूरत है वो भी आपके लिए सैंक्शन किया जाता है और सभी ट्रेनिंग सेंटर्स में एडवांस डिजिटल और ड्रोन की ट्रेनिंग इसके लिए भी 21 करोड़ रुपीज की लागत से सभी जगह लैबोरेटरीज की स्थापना की जाएगी
নিম্ন আয়ৰ লোকসকলৰ বাবে ভাৰতীয় ৰেলৱে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলী আৰু ছট পূজাৰ সময়ছোৱাত যাত্ৰীৰ চাহিদা পূৰণ কৰিব পৰাকৈ 12,000 বিশেষ ৰেলগাড়ী চলাচল কৰোৱা হ'ব। যোৱা 11 বছৰত ভাৰতীয় ৰেলৱে ৰূপান্তৰ আৰু প্ৰগতি যাত্ৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীবৈষ্ণৱে কয় যে 35,000 কিলোমিটাৰ নতুন ৰেলপথ নিৰ্মাণ কৰাৰ উপৰি 99% ৰেলপথৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈছে। তদুপৰি চৰকাৰে ৰেল ষ্টেচনৰ পুনৰ উন্নতকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা দ্ৰুতগতিত কাৰ্যকৰী হৈছে আৰু 7,300টা ষ্টেচনৰ উন্নীতকৰণৰ পৰিকল্পনা লোৱা হৈছে। ইয়াৰে 110টাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি শ্ৰীবৈষ্ণৱে জানিবলৈ দিয়ে। ৰেলমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত RPFৰ কুচকাৱাজ প্ৰত্যক্ষ কৰাৰ লগতে 40গৰাকী জোৱানক উৎকৃষ্ট সেৱাৰ বাবে পুৰস্কাৰ প্ৰদান কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অস্ত্ৰহীন 2025ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। ভাৰতীয় সেনাবাহিনীৰ এটা 120জনীয়া দল এই অনুশীলনত অংশ লোৱাৰ বাবে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে। কেনবেৰাস্থিত ভাৰতীয় উচ্চ আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে এই অনুশীলনে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে পাৰস্পৰিক আস্থা আৰু সমন্বয়ৰ মনোভাৱ দৃঢ় কৰি তুলিব। গোৰ্খা ৰাইফলছৰ এটা বেটেলিয়ন আৰু সেনাবাহিনীৰ অন্য শাখাৰ সৈনিকে এই দলৰ নেতৃত্ব বহন কৰিছে। সহযোগিতাৰ লগতে আন্তঃসঞ্চালন সামৰ্থ্য বৃদ্ধিয়েই এই অনুশীলনৰ মূল উদ্দেশ্য বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি এই অনুশীলনত অংশগ্ৰহণ কৰা সৈনিকসকলক নগৰীয় বা উপনগৰীয় এলেকাত যুদ্ধ ৰণনীতি প্ৰযুক্তি আৰু কৌশলৰ আদান প্ৰদানৰ বাবে এখন মঞ্চ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবেনিজ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেৰ সৈতে বিগত সপ্তাহত দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰতিৰক্ষা বৃদ্ধি সন্দৰ্ভত আলোচনাত মিলিত হৈছিল। দুয়ো ৰাষ্ট্ৰই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আঞ্চলিক সুৰক্ষা বৃদ্ধি আৰু নীতি আধাৰিত আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনাৰ পোষকতা কৰিছিল। নিৰ্বাচন আয়োগে 7খন ৰাজ্যৰ 8খন বিধানসভা আসনৰ উপ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই বিধানসভা সমষ্টিকেইটা হৈছে জম্মু আৰু কাশ্মীৰৰ বুদগাম আৰু নাগ্ৰোটা, ৰাজস্থানৰ আণ্টা, ঝাৰখণ্ডৰ ভাটছিলা, তেলেংগানাৰ জুবলি হিলছ, পাঞ্জাবৰ টৰ্ণ টাৰাণ, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নোৱাপাৰা। জম্মু কাশ্মীৰ আৰু ওড়িশাৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 20 অক্টোবৰ ধাৰ্য কৰা হৈছে। একেদৰে ঝাৰখণ্ড, মিজোৰাম, পঞ্জাব, তেলেংগানা আৰু ৰাজস্থানৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 21 অক্টোবৰ ধাৰ্য কৰা হৈছে। এই আসনকেইখনৰ বাবে 11 নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। ডিজিটেল উদ্ভাৱন আৰু উজ্জীৱিত কৰ্মবাহিনীয়ে ভাৰতক বিশ্বৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীৰ এটা প্ৰবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰবন্ধটোৱে ভাৰতে কিদৰে দক্ষতা আত্মনিৰ্ভৰশীলতাকে ধৰি বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ দিশে গতি কৰিছে সেই কথাত আলোকপাত কৰিছে। চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত কালি ৱেষ্ট ইণ্ডিজে 2টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 173 ৰাণৰ পৰা আজি নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিছে। এই বাতৰি যুগুতোৱাৰ পৰলৈ আলহী দলটোৱে 8টা উইকেট হেৰুৱাই 307 ৰাণ সংগ্ৰহ কৰি 37 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। ৱেষ্ট ইণ্ডিজে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 248 ৰাণ কৰিবলৈ সমৰ্থ হয় আৰু দলটো ফ'ল' অনৰ সন্মুখীন হয়। দলটোৱে কালি ছাই হোপ আৰু জন কেম্বেলৰ অৰ্ধশতকৰ সহায়ত তৃতীয় দিনৰ খেল সামৰে। কেম্বেল আৰু হোপে তৃতীয় উইকেটৰ যুটীত 138 ৰাণ যোগ দিয়ে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৰাষ্ট্ৰীয় জনতা দল RJDৰ সভাপতি লালু প্ৰসাদ, তেওঁৰ পন্নী ৰাবৰি দেৱী, পুত্ৰ তেজস্বী যাদৱ তথা আন কেইবাগৰাকীৰ বিৰুদ্ধে IRCTC দুৰ্নীতিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কেইবাটাও ফৌজদাৰী গোচৰ ৰুজু কৰিছে। আদালতে 3গৰাকীৰ বিৰুদ্ধে দুৰ্নীতি, অপৰাধমূলক ষড়যন্ত্ৰ আৰু প্ৰতাৰণাৰ গোচৰ তৰিছে। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বহুমুখী সংযোগ সাধনৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনা আজি 4 বছৰ সম্পূৰ্ণ কৰিছে। নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। আয়োগে 7খন ৰাজ্যৰ 8খন বিধানসভা আসনৰ উপ নিৰ্বাচনৰ বাবেও অধিসূচনা জাৰি কৰিছে। ৰেলৱে সুৰক্ষা বাহিনী RPFত এতিয়াৰে পৰা প্ৰতিবছৰে কৰ্মচাৰী চয়ন আয়োগে নিযুক্তি পৰীক্ষাৰ ব্যৱস্থা কৰিব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অস্ত্ৰহীন 2025ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব আৰু চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত কালি ৱেষ্ট ইণ্ডিজে 2টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 173 ৰাণৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি এতিয়ালৈ 8টা উইকেট হেৰুৱাই 307 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 3 বজাত শুনিবলৈ পাব।